পাতি দেৱালীৰ আঞ্চলিক বাতৰি পঢ়িছো মনোজয় লোকমুদ্ৰাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আন কেইবাখনো ৰাজ্যত ৰিমাই ঘূৰ্ণী বতাহৰ পৰৱৰ্তী পৰ্যায়ৰ স্থিতিৰ পৰ্যালোচনা সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মিজোৰাম, অসম, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাত ৰিমাই ঘূৰ্ণী বতাহৰ প্ৰভাৱত সৃষ্টি হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা জনধনৰ ক্ষয় ক্ষতিৰ সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষই প্ৰধানমন্ত্ৰীক অৱগত কৰে। ঘূৰ্ণী বতাহৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহক কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই থাকিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবংগত ৰিমালৰ প্ৰভাৱত উদ্ভৱ হোৱা প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা ব্যক্তিৰ নিকটাম্মীয়লৈ 2,00,000 টকাৰ এককালীন সাহায্য আৰু আহতসকললৈ 50,000 টকাৰ এককালীন সাহায্য ঘোষণা কৰা হৈছে। লোকসভা নিৰ্বাচনৰ অহা 4 জুনত হ'বলগীয়া ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই সেই দিনটো ভোটগণনা শেষ নোহোৱা পৰ্যন্ত জয় দিয়ে ঘোষণা কৰিছে। সেই সময়ছোৱাত সকলো ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ সেৱন, বিক্ৰী, মজুতকৰণ আদি ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধি 144 ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সকলো শুল্কাধীন পণ্যাগাৰ, ভাৰতত নিৰ্মিত বৈদেশিক সুৰাৰ খুচুৰা দোকান অথবা বাৰ, ক্লাব, হোটেল, দেশৰ সুৰাৰ দোকান বা অন্যান্য প্ৰতিষ্ঠানত এই সময়ছোৱাত মদ বিক্ৰী বা পৰিৱেশন বন্ধ থাকিব। আবকাৰী আইনৰ অধীনত অনুজ্ঞাপত্ৰবিহীনভাৱে মাদকদ্ৰব্য মজুতকৰণৰ বিৰুদ্ধে জিলাসমূহৰ আয়ুক্তৰ দ্বাৰা ব্যাপক অভিযান চলোৱাৰ লগতে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইফালে ভোটগণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ফলাফল ঘোষণাৰ দিনটোত আইন শৃংখলা নিয়ন্ত্ৰণৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনে 144 ধাৰা জাৰি কৰিছে। জিলাখনৰ তিনিচুকীয়া, ডুমডুমা, ডিগবৈ আৰু মাকুম বিধানসভা সমষ্টিৰ ভোটগণনা সৰ্বানন্দ সিংহ ষ্টেডিয়ামত স্থাপন কৰা ষ্ট্ৰং ৰুমত অনুষ্ঠিত হ'ব। ইয়াৰে ডুমডুমা বিধানসভা সমষ্টিটো লক্ষীমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত হোৱাৰ বিপৰীতে আন তিনিটা সমষ্টি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত। প্ৰতিটো বিধানসভা সমষ্টিৰ ভোটগণনা একে সময়তে 14খনকৈ টেবুলত অনুষ্ঠিত হ'ব। প্ৰতিখন টেবুলত 1জনকৈ কাউণ্টিং ছুপাৰভাইজাৰ, কাউণ্টিং সহকাৰী আৰু মাইক্ৰ অবজাৰভাৰ নিয়োগ কৰা হৈছে। পুৱা 8 বজাৰ পৰা আৰম্ভ হ'বলগীয়া গণনাৰ বাবে সকলো বিষয়া কৰ্মচাৰীক পুৱা 6 বজাত কৰ্মস্থলী উপস্থিত হ'বলৈ কোৱা হৈছে। ইফালে জিলাখনৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ভোটগণনা মাৰ্ঘেৰিটা মহকুমাধিপতিৰ কাৰ্যালয়ত আৰু শদিয়া বিধানসভা সমষ্টিৰ ভোটগণনা শদিয়া মহকুমাধিপতিৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হ'ব। ইয়াৰ বাবে সংশ্লিষ্ট মহকুমা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট জিলাৰ 5টাকৈ বিধানসভা সমষ্টিতো ভোটগণনাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গোলাঘাট, খুমটাই আৰু দেৰগাঁও বিধানসভা সমষ্টিৰ বাবে ভোটগণনা ফৰকাটিং মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব। আনহাতে সৰুপথাৰ সমষ্টিৰ বাবে সৰুপথাৰত আৰু বোকাখাট বিধানসভা সমষ্টিৰ ভোটগণনা বোকাখাট মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব। দেৰগাঁও সমষ্টিৰ পোষ্টেল বেলটৰ গণনাও গোলাঘাটতে সম্পন্ন হ'ব। ইফালে বোকাখাট সমষ্টিৰ পোষ্টেল বেলটৰ গণনা ফৰকাটিঙত কৰা হ'ব। গোলাঘাট সমষ্টিত সৰ্বমুঠ 23 ৰাউণ্ডত, দেৰগাঁও সমষ্টিত 20 ৰাউণ্ডত, খুমটাই সমষ্টিত 19 ৰাউণ্ডত আৰু বোকাখাট সমষ্টিত 14টা ৰাউণ্ডত ভোটগণনা অনুষ্ঠিত হ'ব। মৰিগাঁও জিলাতো 3টা সমষ্টিৰ বাবে অহা 4 জুনত 3টা ভোটগণনা কক্ষত ভোটগণনা কৰা হ'ব। বামৰঞ্জা জাগীৰোদ সমষ্টিৰ 322টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে 23টা ৰাউণ্ডত, 53 নম্বৰ লাহৰিঘাট সমষ্টিৰ 323টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে 24টা ৰাউণ্ডত আৰু 54 নম্বৰ মৰিগাঁও সমষ্টিৰ 263টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে 19টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব। প্ৰতিটো ভোটগণনা কক্ষত 16খনকৈ মেচ থাকিব। জিলাখনৰ এই সমষ্টি 3টাৰ বাবে মুঠ 210গৰাকী ভোটগণনাকাৰী বিষয়া কৰ্মচাৰীক ইতিমধ্যে প্ৰশিক্ষণ দিয়া হৈছে। একেদৰে ডিফু লোকসভা সমষ্টিত ভোটগণনাৰ প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ লক্ষ্যৰে কাৰ্ণাৰ জিলা প্ৰশাসনে ভোটগণনা কেন্দ্ৰৰ পৰা 100 মিটাৰ ক্ষেত্ৰলৈ পদপথ হিচাপে ঘোষণা কৰিছে। কাৰ্ণাৰ মহানগৰ নিৰ্বাচনী জিলাৰ ভোটগণনা প্ৰক্ৰিয়াৰ বাবে নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ যাৱতীয় প্ৰশিক্ষণৰো কালি অন্ত পৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে পৰহিলৈ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা 8:30 পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো নিউজ অন এআইআৰ এপ, আমাৰ ইউটিউব চেনেল এআইআৰ নিউজ গুৱাহাটী আৰু @AIR_guide যোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। এতিয়া বাতৰি ইমানতে অন্ত পৰিল।